এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল 2047 চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত জ্ঞানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি নালন্দা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। ৰাজ্যৰ 15 জিলাৰ 5 শতাধিক গাঁও বানৰ কবলত, বিভিন্ন অঞ্চলত পথ যোগাযোগ ব্যাহত, কৰিমগঞ্জত ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰে 5 লোকৰ মৃত্যু, যোগে সৰ্বসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে বুলি যোগ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ উদ্বোধন কৰি ৰাজ্যপাল গোলাব চন্দ কাটাৰিয়াৰ মন্তব্য। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলৰ মাজত চলিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ আজি দ্বিতীয়খন খেলত আলহী দলটোক ভাৰতৰ 326 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ প্ৰথমখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ। বিহাৰৰ ৰাজগীৰৰ নালন্দা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 2047 চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত জ্ঞানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নালন্দা বিশ্ববিদ্যালয়ৰ সুষমা স্বৰাজ প্ৰেক্ষাগৃহত নতুন চৌহদ মুকলি অনুষ্ঠানত সমবেত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সমাজক সম্বোধি দিয়া ভাষণত শ্ৰীমোদীয়ে লগতে কয় যে নালন্দা বিশ্ববিদ্যালয় হৈছে সমগ্ৰ বিশ্বত আমাৰ পৰিচয় আৰু পৰম্পৰাক উজ্বলাই তোলা এক মহানিদৰ্শন। নালন্দা বিশ্ববিদ্যালয়ৰ নতুন ৰূপত পুনৰুজ্জীৱিতকৰণে ইয়াৰ দক্ষতাকে প্ৰকাশ কৰাৰ উপৰি বিকশিত ভাৰতৰ ধাৰণাক প্ৰদৰ্শন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। এই অনুষ্ঠানত দিয়া ভাষণত বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে শিক্ষাৰ বিশ্বজনীন সেতু হিচাপে পৰিচিত এই বিশ্ববিদ্যালয়ৰ পুনৰুজ্জীৱিতকৰণৰ তেওঁলোক সাক্ষী আৰু এই কাৰ্যত অতীততকৈ সুদৃঢ়ভাৱে সম্পৰ্ক গঢ়ি তুলিবলৈ সমৰ্থ হ'ব। আন্তঃৰাষ্ট্ৰীয় বুজাবুজি আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা, প্ৰশিক্ষণ আৰু দক্ষতা বৃদ্ধিয়ে এটা ফলপ্ৰসূ হিচাপে বিশেষ ভূমিকা গ্ৰহণ কৰি আছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰাচীন ভগ্নাৱশেষ পৰিদৰ্শন কৰে। এই ভগ্নাৱশেষৰ সৈতে নৱনিৰ্মিত বিশ্ববিদ্যালয়ৰ সৈতে গভীৰ সম্পৰ্ক আছে। ভাৰত আৰু পূব এছিয়া শীৰ্ষ সন্মিলন ৰাষ্ট্ৰৰ মাজত যৌথ সহযোগিতাৰ অংশ হিচাপে নালন্দা বিশ্ববিদ্যালয়ক কল্পনা কৰা হৈছে। নতুন চৌহদৰ উদ্বোধনী অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু 17খন দেশৰ মিছন মুৰববীসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে কিছুদিন ধৰি একেৰাহে হৈ থকা বৰষুণৰ ফলত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ 15খন জিলাৰ 5 শতাধিক গাঁও বানৰ কবলত আছে। এই বানত 160,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 15খন জিলাত স্থাপন কৰা 43টা আশ্ৰয় শিবিৰত 5,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। জিলা প্ৰশাসনসমূহে প্ৰায় 18,000 লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিছে। ইপিনে ৰাজ্যখনত কালি পুনৰ এজন লোকে প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা চাবিচলৈ বৃদ্ধি পাইছে। ইফালে কৰিমগঞ্জ জিলাত ইংলা বজাৰৰ সমীপৰ বেণ্ডাৰগুল গাঁৱত যোৱা নিশা হোৱা ভূমিস্খলনত একেটা পৰিয়ালৰ 5 লোকৰ মৃত্যু হয়। নিশা প্ৰায় 12:30 বজাত হোৱা এই ভূমিস্খলনত প্ৰাণ হেৰুওৱা লোককেইজনক ৰহিমুল নেচা, চাহিদা খানম, জাহিদা খানম, হামিদা খানম আৰু মেহদী হাছান বুলি চিনাক্ত কৰা হৈছে। ভূমিস্খলনৰ খবৰ পোৱাৰ লগে লগে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আপদা মিত্ৰ দলৰ সদস্যসকলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইপিনে জিলাখনৰ আয়ুক্তই এটা নিৰ্দেশযোগে বানৰ পৰিপ্ৰেক্ষিতত সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান আজি আৰু কাইলৈ বন্ধ ঘোষণা কৰে। জিলাখনত লংগাই আৰু কুচিয়াৰা নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে বৰষুণ অব্যাহত থকাৰ বাবে ন ন অঞ্চল প্লাবিত হোৱাৰ আশংকা কৰি জিলাখনত এই বন্ধ ঘোষণা কৰা হৈছে। অৱশ্যে পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। বাক্সা জিলাত নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো বিদ্যালয়ৰ চৌহদ পানীত বুৰ গৈছে। ইপিনে বৰষুণৰ ফলত নলবাৰী চহৰ জলমগ্ন হৈ পৰাৰ ফলত জনসাধাৰণ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। পশ্চিম নলবাৰী অঞ্চলতো বানে জটিল ৰূপ লৈছে। বুঢ়াদিয়া নৈৰ মথাউৰি ঠায়ে ঠায়ে ছিগিৰি যোৱাৰ ফলত জিলাখনৰ কৈঠালগুচি সংযোগী পথ, নদলা বজাৰ, উত্তৰামণি, গান্ধীবস্তি, কেন্দুবাৰীকে ধৰি ভালেমান অঞ্চল প্লাবিত হৈছে। বহু লোক নিৰাপদ স্থান বিচাৰি মথাউৰিত আশ্ৰয় লৈছে। মেঘালয়ৰ পৰা নামি অহা ঢলে গোৱালপাৰা জিলাৰ ন ন অঞ্চল প্লাবিত কৰাৰ লগতে বাট পথ, দলং আদিৰো ক্ষতি কৰিছে। জলেশ্বৰ সমষ্টিৰ খলিচাভিটা গাইবান্ধলৈ যোৱা পথত থকা দলংখন ঢলে উটুৱাই নিয়াত পথ যোগাযোগ বিচ্ছিন্ন হৈছে। ইপিনে সিজুকনা গাঁৱত থকা কাঠৰ দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়াত 10খন গাঁৱৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। আনহাতে জিঞ্জিৰাম নৈৰ বাঢ়নী পানীয়ে জুৰিগাঁও, বৰ্মনপাৰা অঞ্চল প্লাবিত কৰিছে। লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলাখনৰ বান প্ৰস্তুতি সম্পৰ্কত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়াই কদম ৰাজচক্ৰৰ অধীনৰ আৰ্হি সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ লগতে শিঙৰা নৈৰ মথাউৰি পুনৰ নিৰ্মাণৰ কামো পৰিদৰ্শন কৰে। ধাৰাষাৰ বৰষুণৰ ফলত দৰং জিলাৰ ব্যৱসায়িক চহৰ খাৰুপেটীয়াৰ কেইবাটাও ৱাৰ্ড বানৰ কবলত পৰিছে। বানে ভালেসংখ্যক বাসগৃহ আৰু প্ৰতিষ্ঠানো বুৰাই পেলাইছে। বাৰিষাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙাৰ জীৱ জন্তুসমূহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে গোলাঘাট জিলা পৰিবহণ বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ কাষেৰে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 7টা মুখ্য স্থানত চেন্সৰ কেমেৰা স্থাপন কৰিছে। ইয়াৰ জৰিয়তে প্ৰতি ঘণ্টাত 40 কিলোমিটাৰতকৈ অধিক বেগেৰে অঞ্চলটো পাৰ হোৱা বাহন নিৰীক্ষণ কৰি জৰিমনা বিহা হ'ব। তদুপৰি গোলাঘাট জিলাৰ পৰিবহণ বিভাগৰ বিধি বলবৎকাৰী দলে সকলো যান বাহনৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে এনিমেল কৰিডৰত যাতে কোনো বাহন ৰখাব নোৱাৰে তাৰ বাবে ব্যৱস্থা লৈছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 জুন পৰ্যন্ত ৰাজ্যৰ আটাইকেইখন জিলাতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। কেন্দ্ৰই কালি ৰাজ্যৰ 11খন জিলা ক্ৰমে কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, বাক্সা, চিৰাং, বৰপেটা, দক্ষিণ কাৰ্বি আংলং, তামোলপুৰ, গোৱালপাৰা, কাছাৰ আৰু ডিমাহাছত ৰেড এলাৰ্ট জাৰি কৰে। আনহাতে ওদালগুৰি, মৰিগাঁও, দৰং, নগাঁও, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত সোমবাৰে 51.4 মিলিলিটাৰ আৰু 27.6 মিলিমিটাৰ বৰষুণ হোৱা বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই প্ৰকাশ কৰিছে। অহা 22 জুনত আৰম্ভ হ'বলগীয়া অম্বুবাচীৰ সময়তো গুৱাহাটীৰ লগতে ৰাজ্যত সামগ্ৰিকভাৱে বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জানিব পৰা গৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি অব্যাহত আছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে নিজৰ লগতে সমাজৰ বাবে যোগ। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি যোগ বিষয়ক এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হয়। ইণ্ডিয়ান য়োগা কালচাৰ এণ্ড য়োগা থেৰাপী চেণ্টাৰৰ উদ্যোগত আয়োজিত আলোচনা চক্ৰখন ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰীয়াই উদ্বোধন কৰে। ৰাজ্যপালগৰাকীয়ে উদ্বোধনী ভাষণত কয় যে যোগে সৰ্বসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে। যোগাভ্যাসে সমাজ আৰু দেশৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰে বুলিও ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে। দেশৰ অন্যান্য ঠাইৰ লগতে মৰিগাঁও জিলাতো 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা 6:30 বজাত মৰিগাঁও সংৰক্ষিত আৰক্ষী ছাউনীত পদাতিক বাহৰত যোগ দিৱসৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। মৰিগাঁও জিলাৰ আয়ুক্তই এই অনুষ্ঠানত স্থানীয় ৰাইজক অংশ ল'বলৈ আহান জনাইছে। ইপিনে তিনিচুকীয়া মহাবিদ্যালয়তো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া মহাবিদ্যালয়ৰ NSS গোট আৰু যোগ কেন্দ্ৰৰ লগতে কেইবাটাও সংগঠনৰ সহযোগিতাত মহাবিদ্যালয়খনৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত যোগ দিৱস উদযাপন কৰা হ'ব। যোগাভ্যাসৰ লগতে আন কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা যোগ দিৱসত স্থানীয় সকলোকে অংশগ্ৰহণ কৰিবলৈ আয়োজকসকলে আহান জনাইছে। যোগাভ্যাসৰ গুৰুত্ব সন্দৰ্ভত যোগ প্ৰশিক্ষক দিগন্ত শৰ্মাই এইদৰে কয়।
যোগ বৰ্তমান যুগৰ সৰ্বাধিক মূল্যৱান ধৰোহৰ আৰু বৰ্তমান যুগৰ এটা অনিবাৰ্য আৱশ্যকতা। যোগে আমাৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু ভাৱনাত্মক দিশত প্ৰভাৱিত কৰে। যোগ শব্দৰ অৰ্থ হ'ল একত্ব বা জোৰা লগোৱা। শৰীৰ, মন আৰু উশাহ এই তিনিওটাৰ মাজত এটা সামঞ্জস্য স্থাপন কৰা। যোগ হৈছে স্বাভাৱিকতে এটা সুস্থ আৰু সুখী জীৱন জীয়াই থকাৰ কলা। পৰিস্থিতিবোৰ বাস্তৱ হয় কিন্তু তাৰ মাজত জীয়াই থকাটোৱেই হৈছে এটা কলা। আহক আমি এইবাৰ আন্তৰ্জাতিক যোগ দিৱসৰ পৰা এটা সংকল্প লওঁ যে আমি আমাৰ দৈনন্দিন জীৱনত যোগক এটা অংশ হিচাপে লৈ লওঁ। সকলোৱে নিৰোগী হৈ থাকক আৰু সুস্থ হৈ থাকক।
যোগাভ্যাস কৰক, চিন্তা আৰু অৱসাদমুক্ত হৈ থাকক। 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অংশীদাৰ হওক। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
দিল্লীৰ এখন আদালতে আজি আবকাৰী নীতি সম্পৰ্কীয় গোচৰত কাৰাবন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ 3 জুলাই পৰ্যন্ত বৃদ্ধি কৰিছে। আদালতখনৰ ন্যায়াধীশ ন্যায়বিন্দুৱে আজি তেওঁৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে। ইপিনে বিশেষ ন্যায়াধীশ কাবেৰী বাবে যায় অলপতে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসাজনিত কাৰণত সাদিনৰ বাবে অন্তৰ্বৰ্তী জামিন বিচাৰি কৰা আবেদন নাকচ কৰিছিল। আনহাতে এই আবেদন নাকচ কৰাৰ সময়ত আদালতে এইবুলিও কয় যে মুখ্যমন্ত্ৰীগৰাকীক কেইবাটাও চিকিৎসাজনিত পৰীক্ষা নিৰীক্ষাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ দিয়া হৈছে। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা দেশ বিদেশৰ অগণন ভক্তৰ সমাগমেৰে অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে অসম চৰকাৰ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে অহা 22 জুনৰ পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ পৰিব। 26 জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা 6 বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। সমিতিয়ে প্ৰকাশ কৰা মতে 21 জুনৰ পৰা 30 জুনলৈ কোনো ধৰণৰ VIP/VVIP প্ৰৱেশ পত্ৰ ব্যৱস্থা নাথাকিব। একেদৰে 26 জুনৰ পৰা 27 জুনলৈ বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। তদুপৰি ভক্তসকলক মেলাৰ দিনকেইটাত নিশা 8 বজা পৰ্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা 9 বজা পৰ্যন্ত খোলা থাকিব। অম্বুবাচী মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ নীলাচল পাহাৰক ধূমপানমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। সুৰাপান অথবা অন্য নিচাযুক্ত দ্ৰব্য সেৱন কৰা কোনো লোকক দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে প্ৰকাশ কৰা মতে এইবেলি মেলাত অংশ লোৱা ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইপিনে কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে অহা 22 জুনৰ পৰা 26 জুনলৈ কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ বিদ্যালয়সমূহক আহান জনাইছে। জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী, প্ৰাদেশিককৃত আৰু ব্যক্তিগত বিদ্যালয়লৈ এই জাননী জাৰি কৰা হৈছে। কোনো বিদ্যালয়ে যদি অম্বুবাচী মেলাৰ দিনকেইটাত পৰীক্ষা দিন ধাৰ্য কৰিছে তেন্তে সেয়া সাল সলনি কৰিবলৈ জাননীখনত উল্লেখ কৰা হৈছে। অম্বুবাচী মেলালৈ লাখ লাখ ভক্তৰ সমাগমৰ ফলত ছাত্ৰ ছাত্ৰীৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। মাজুলীৰ মহিলাসকলৰ মাজত উদ্যমিতা বিকাশৰ বাবে তেওঁলোকক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ উদ্যোগত লাহলিয়াল গাঁৱত পাপৰ প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়া হয়। প্ৰধানমন্ত্ৰী বন্ধন আঁচনিৰ অধীনত মাজুলীৰ বেচামৰা বন্ধন বিকাশ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণত মাজুলীৰ ভিন্ন প্ৰান্তৰ 30 গৰাকী মহিলাই অংশগ্ৰহণ কৰে। পাপৰ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ, প্ৰস্তুত পদ্ধতি, ৰ'দত শুকোৱাৰ লগতে পাপৰ সংৰক্ষণৰ পদ্ধতি আদিৰ প্ৰশিক্ষণ দিয়াৰ লগতে ব্যৱসায় ভিত্তিত পাপৰ প্ৰস্তুত, পেকেজিং আদিৰো প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ প্ৰশিক্ষক ভাৰতী দাসে অংশগ্ৰহণ কৰে। দুদিনীয়া কাৰ্যসূচীৰে কালি আৰম্ভ হোৱা বড়োলেণ্ড পৰিষদীয় বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্ত পৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী তথা বিত্ত বিভাগৰ দায়িত্বত থকা প্ৰমোদ বড়োৱে কালি 2024-25 বৰ্ষৰ বাবে দাখিল কৰা 803 কোটি টকাৰ বাজেটখন আজি পৰিষদে আলোচনাৰ অন্তত অনুমোদন জনায়। ছিকিমত সংঘটিত ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰি 1200ৰো অধিক পৰ্যটকক সেনাবাহিনীয়ে স্থানীয় অসামৰিক প্ৰশাসনৰ সহযোগত নিৰাপদে উদ্ধাৰ কৰিছে। ভাৰতীয় সেনাবাহিনীৰ ত্ৰিশক্তি কৰৰ বিষয়া জোৱান এই সাহায্য অভিযানত নিয়োজিত হৈ আছে। মংগল জিলাৰ দণ্ডাধীশ হেম কুমাৰ ছেত্ৰীয়ে প্ৰকাশ কৰা মতে চাংথান আৰু লাচুঙত এতিয়াও আবদ্ধ হৈ থকা 150জন পৰ্যটকক নিৰাপদে উলিয়াই অনাৰ প্ৰচেষ্টা অব্যাহত আছে। উল্লেখযোগ্য যে যোৱা সপ্তাহত এই পৰ্যটকসকল ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰে। অঞ্চলটোত নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ ফলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। বতৰ অনুকূল হলে আকাশমাৰ্গেৰে পৰ্যটকসকলক স্থানান্তৰ কৰাৰ বাবে বাগডোগ্ৰাত 6খন হেলিকপ্তাৰ সাজু কৰি ৰখা হৈছে। স্থানীয় প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে চংকালঙত নৱনিৰ্মিত ওলমা দলংখন ভাগি পৰাৰ ফলত পৰিস্থিতি জটিল হৈ পৰিছে। ইয়াৰ ফলত উত্তৰ ছিকিম আৰু জংগুৰ মাজত পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। আজি বিশ্ব চিকল চেল ৰক্তহীনতা দিৱস পালন কৰা হয়। চিকল চেল ৰক্তহীনতা হৈছে শৰীৰত লোহিত ৰক্ত কণিকা কমি যোৱাৰ বাবে হোৱা এটা ৰোগ। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আজি গোলাঘাট জিলাৰ নাহৰজান চাহবাগিচাত কেন্দ্ৰীয়ভাৱে এই দিৱস উদযাপন কৰা হয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলৰ মাজত চলিত 3খনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন আজি বেংগালুৰুত অনুষ্ঠিত হৈছে। খেলখনত ভাৰতীয় মহিলাৰ দলটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 3টা উইকেট হেৰুৱাই 325 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অপেনাৰ স্মৃতি মন্ধানাই সৰ্বাধিক 136 ৰাণ আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰে অপৰাজিত 103 ৰাণ সংগ্ৰহ কৰে। 326 ৰাণৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা দক্ষিণ আফ্ৰিকাই বাতৰি যুগুতোৱাৰ পৰলৈকে 22 অভাৰত 3টা উইকেট হেৰুৱাই 103 ৰাণ কৰি খেলি আছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। এই পৰ্যায়ৰ আটাইকেইখন খেল ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব। ছুপাৰ 8 পৰ্যায়ৰ প্ৰথমখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত অনুষ্ঠিত হ'ব। মুঠ 8টা দলে ছুপাৰ 8 পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। দলসমূহক 2টা ভাগত বিভক্ত কৰা হৈছে। ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু আফগানিস্তানক প্ৰথমটো গ্ৰুপত স্থান দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাক দ্বিতীয়টো গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। 2047 চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত জ্ঞানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি নালন্দা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। ৰাজ্যৰ 15খন জিলাৰ 500ৰো অধিক গাঁও বানৰ কবলত। বিভিন্ন অঞ্চলত পথ যোগাযোগ ব্যাহত। কৰিমগঞ্জত ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰে 5জন লোকৰ মৃত্যু। যোগে সৰ্বসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে বুলি যোগ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ উদ্বোধন কৰি ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ মন্তব্য। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেটৰ দলৰ মাজত চলিত 3খনীয়া এদিনীয়া শৃংখলাৰ আজি দ্বিতীয়খন খেলত আলহী দলটোক ভাৰতৰ 326 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ প্ৰথমখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ।